হেল্ল' বাইদেউ, এইটো সাবিত্ৰী বৰাৰ নম্বৰ হয়নে? আপুনি সাবিত্ৰী বৰাই কৈছেনে? হয়, মই কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ, গুৱাহাটী হেড অফিচৰ পৰা। আপুনি যোৱা ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে আপুনি কৃষি বিভাগৰ ফালৰ পৰা অনুষ্ঠিত কৰা এখন কৰ্মশালাত ভাগ লৈছিলে আৰু আপুনি কৃষি বিভাগৰ ফালৰ পৰা মোবাইলত এখন চাৰ্টিফিকেট পাইছিলে আৰু আপুনি এখন বিত্তীয় স্বাস্থ্য জৰীপ বুলি ফৰ্ম ফিল আপ কৰিছিলে। তাৰে কিছু তথ্য আপোনাৰ আধৰুৱা হৈ ৰ'ল, সেই আধৰুৱা তথ্যসমূহ ল'বৰ বাবে ফোন কৰা হৈছে। আপোনাৰ সম্পূৰ্ণ নাম সাবিত্ৰী বৰা। হেল্ল'
কওক।
হয় বাইদেউ, আপুনি সাবিত্ৰী বৰাই কৈছে?
হয়,
আপুনি যোৱা ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে এখন কৃষিৰ লগত জড়িত কৰ্মশালাত ভাগ লৈছিলে আৰু আপুনি কৃষি বিভাগৰ ফালৰ পৰা এখন চাৰ্টিফিকেট পাইছিলে আৰু আপুনি এখন বিত্তীয় স্বাস্থ্য জৰীপ বুলি ফৰ্ম ফিল আপ কৰিছিলে। তাৰে কিছু তথ্য আধৰুৱা হৈ ৰ'ল, সেই আধৰুৱা তথ্য ল'বলৈ ফোন কৰা হৈছে। আপোনাৰ সম্পূৰ্ণ নাম সাবিত্ৰী বৰা।
হয়,
ডিষ্ট্ৰিক্ট নগাঁও পাখিমৰীয়া।
পাখিমৰীয়া
হয়। আৰু আপোনাৰ বয়স ইয়াতে 42 বছৰ দিয়া হৈ আছে, আপোনাৰ বয়স 42 বছৰ নেকি?
আপোনাৰ বয়সটো সেই 42তকৈ অকণ বেছি হ'ব।
42ত কিমানমান হ'ব বাইদেউ? 43-44 মান।
বয়সটো আপোনাৰ কিমানমান?
48 মান হ'ব ন? ঠিক আছে। হয়, আৰু আপোনালোকৰ ঘৰত খেতি কৰা হয়নে বাইদেউ? একো নাই বাইদেউ, হ'ব দিয়ক। আৰু আপোনালোকৰ ঘৰত খেতি কৰে ন? খেতিৰ বাহিৰেও কিবা ব্যৱসায় আছে নেকি? গৰু, ছাগলী, হাঁহ, কুকুৰা? পৰিয়ালত কেইজন সদস্য আছে? হয়, বিয়া দিছে। আপুনি অকলে আছে? ঠিক আছে বাৰু। আৰু তেনে আপোনাৰ তেনেহ'লে মাহেকৰ ইনকাম কিমান মান হয় বাইদেউ?
মানুহজন ঢুকালে নহয়, ইনকাম খেতি সেইটো হয় আপোনাৰ
2-3 হাজাৰমান
টকা মানে আধি পাওঁ।
হয়, বিক্ৰী কৰিব পাৰেনে ঘৰত খাবলৈ?
বছৰটো যায়গৈ আৰু।
সেইখিনি মিলাই পেলাই আপোনাৰ মাহেকত ইনকাম 2,000-2,500 কিবা এটা হয় গৈনে?
2,000-3,000 হয়।
ঠিক আছে, খৰচ পাতি কৰি হাতত 500মান টকা এটা ৰয়নে?
ৰয়।
আৰু আপোনাৰ বেংকৰ একাউণ্ট আছে বাইদেউ?
আছে।
সেইটো জিৰ' বেলেঞ্চ একাউণ্ট নে নৰ্মেল ছেভিংছ একাউণ্ট হয়?
আপোনাৰ হেৰি জিৰ' বেলেঞ্চো আছে, মানে কেই গোটত আছো যে।
হয় হয়। আৰু নৰ্মেল নৰ্মেল ছেভিংছ একাউণ্টটো কোন বেংকত আছে?
আপোনাৰ হেৰি এই ডেৰ
গ্ৰামীণ বিকাশত আছে। হয়। আৰু আৰু আপুনি বাইদেউ বেংকৰ এ টি এম কাৰ্ডটো পাইছে?
এটিএম কাৰ্ড পোৱাটো পাইছোঁ, ইউজ কৰা নাই।
ঠিক আছে বাৰু, মানে এক্টিভ কৰোৱা নাই ন?
নাই কৰোৱা।
হয়, পাৰিলে আপুনি এটিএমখন এক্টিভ কৰাই ল'ব পাৰিব। আৰু আপুনি ইঞ্চুৰেঞ্চ কৰাইছিলে নেকি? এখন হৈছে প্ৰধানমন্ত্ৰী
কৰিবলৈ যাওঁ, সেইখন এই মানুহটো হেৰিয়াত আছিলে, মোৰ হেৰিয়াত কৰা নাই মেলে।
আপুনি কৰোৱা নাই? আৰু আৰু আপুনি আৰু এখন যে আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা বুলি, যিখন এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, বছৰত 20 টকা দি কৰিব লাগে, সেইখন কৰাইছে নেকি? হয়, কৰাই ল'ব বাইদেউ।
আৰু
আয়ুষ্মান কাৰ্ডটো পাইছে নাই?
কৰা হৈছে
ন? পাব দিয়ক, খবৰ ল'ব ক'ত কৰাইছিলে, এবাৰ খবৰ ল'ব। আৰু আপুনি পি এম কিষাণৰ পইচাটো লাভ কৰে নকৰে? কৃষকক যে 6,000 টকাকৈ দিয়া হয়,
পাইছোঁ,
লাভ কৰিছে ন? হয়, কে চি চি বা মুদ্ৰা বুলি কিবা কিবা লোন লৈ ৰাখিছিল নেকি? লোন লোৱা নাই ন? হয়, ঠিক আছে বাৰু। আপোনালোকে এটা কাম কৰিব, আপুনি যিহেতু ইঞ্চুৰেঞ্চ এখন কৰা নাই আৰু কৈছে যে আপুনি এ টি এম কাৰ্ডটো এক্টিভ কৰোৱা নাই, তেনেহ'লে আপুনি এটা কাম কৰিব, এই নম্বৰটোৰ পৰা যে আমি ফোন কৰিছোঁ, আপুনি আকৌ এদিন আমি আপোনাক এই নম্বৰটোৰ পৰাই ফোন কৰা হ'ব। আপোনালোকে ফোনটো ৰিচিভ কৰিব। আপোনালোকৰ ওচৰত যিটো নৈ পাম এগ্ৰ' এফ পি চি বুলি কয় এটা এফ পি চি আছে, সেই এফ পি চিত আপোনালোকক যাবলৈ কোৱা হ'ব। আপোনালোক যাব, তাতে এজন বেংকৰ সহায়ক যাব আৰু এজন বিত্তীয় সহায়ক যাব আৰু এফ পি চি ডি অ' ডি থাকিব। তেওঁলোকে আপোনালোকক বেংকৰ লগত যোগাযোগ কৰাই আপোনালোকে যিসমূহ আঁচনি পোৱা নাই সেই আঁচনিসমূহ বিনামূলীয়াভাৱে কৰাই দিবলৈ চেষ্টা কৰিব। আপোনালোকক ফোনটো কৰিলে ৰিচিভ কৰিব আৰু আপোনালোকে আপোনালোকক ডেট আৰু এড্ৰেছটো দিয়া হ'ব যাবলৈ। আপোনালোকে তাতে গৈ যাব আৰু বেংকৰ বিষয়াসকলে আপোনালোকক কৰাই দিব ইঞ্চুৰেঞ্চ। আপুনি যদি নিজাববীয়াকৈ কৰিবলৈ বিচাৰে সেইটো কৰিব পাৰিব, আৰু যদি বোলে বিচাৰিছে বোলে কিবা অসুবিধা হয় তেনেহ'লে বেংকৰ সেই মানে এগ্ৰ' এফ পি চিৰ যোগেদিও কৰাব পাৰিব। যদি আপোনাৰ ওচৰত বেংক আছে, আছে নেকি আপোনাৰ ওচৰত বেংকৰ?
আছে
আছে ন, মানে আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকতো আপুনি কৰাই ল'ব পাৰিব যদি বোলে ইচ্ছা কৰিছে। ইঞ্চুৰেঞ্চ এখন কৰাই থোৱাটো ভাল আৰু, যিহেতু এখন চৰকাৰী ইঞ্চুৰেঞ্চ হয় আৰু খৰচটো একেবাৰে কম হয়, বছৰত 20 টকা আৰু 300-430 টকা বহুতে কম হয়, আপোনাৰ 500 টকাও নপৰেগৈ। সেইকাৰণে পাৰিলে কৰাই ল'ব, ঠিক আছে?
হয়
হয়, ধন্যবাদ।